Iya, Akahbani. পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। সাম্প্ৰতিক বানত অসমৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। নতুন দিল্লীত কালি ভাৰত আৰু লেছথোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। অন্ধ্ৰপ্ৰদেশ ভ্ৰমণকালত শ্ৰীমোদীয়ে ভিজিয়ানগৰম জিলাৰ ভোগাপুৰমত 18,000 কোটিৰো অধিক ধনৰ ব্যয়েৰে নিৰ্মাণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰাৰ লগতে আন ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ভোগাপুৰমত অল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে 5,600 কোটিৰ অধিক টকাৰে বিকশাই তোলা এই গ্ৰীণফিল্ড বিমানবন্দৰটো বছৰি 60 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সজাই তোলা হৈছে। এই বিমানবন্দৰটোৱে অন্ধ্ৰপ্ৰদেশৰ সেই অঞ্চলটোত পৰ্যটন, বাণিজ্য, বিনিয়োগ আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। একেদৰে প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমৰ ASIP ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 460 কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। ভাৰত ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত এয়া হ'ব ৰাজ্যখনৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ নিৰ্মাণ কেন্দ্ৰ। এই কেন্দ্ৰটোত প্ৰতি বছৰে প্ৰায় 96 লাখ ছেমিকণ্ডাক্টৰ চিপ নিৰ্মাণ কৰিব পৰা যাব আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত নিয়োগৰ সুবিধাও বৃদ্ধি পাব। শ্ৰীমোদীয়ে আজি ভ্ৰমণতে ৰাজ্যখণ্ডৰ শক্তিখণ্ডৰ বিশেষ প্ৰকল্প মুকলি কৰিব। তেওঁ লগতে প্ৰায় 3,550 কোটি টকাৰে বিকশাই তোলা কুৰনুল বায়ু শক্তি এলেকা আৰু অন্ধ্ৰপ্ৰদেশৰ সৌৰশক্তি এলেকাৰ A আৰু B অংশ মুকলি কৰিব। তেওঁ অনন্তপুৰমৰ আন এটা শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই প্ৰকল্পসমূহে কুৰনুল আৰু অনন্তপুৰমৰ শক্তিখণ্ডত দ্ৰুত উন্নয়ন সাধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভালেকেইটা প্ৰকল্প মুকলি কৰিব। ইয়াৰ ভিতৰত লিংগসমুদ্ৰমৰ এখন দলঙো আছে। এই প্ৰকল্পসমূহে বিজয়ৱাড়া আৰু বিভিন্ন চহৰৰ মাজৰ যানজট বহুলাংশে হ্ৰাস কৰাৰ লগতে পথ সুৰক্ষা বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰকল্পসমূহে বিশাখাপট্টনম আৰু হায়দৰাবাদৰ মাজত আঞ্চলিক সংযোগ ত্বৰান্বিত কৰিব আৰু ভ্ৰমণ দূৰত্ব তথা সময় হ্ৰাস কৰিব। অন্ধ্ৰপ্ৰদেশ ভ্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকলৈ ৰাওনা হ'ব। শ্ৰীমোদীয়ে আজি মহীশূৰত উপস্থিত হৈ স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ বিবেক স্মাৰক মুকলি কৰিব। তেওঁ তাত উপস্থিত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। এই বিবেক স্মাৰকে 1892 চনত স্বামী বিবেকানন্দই মহীশূৰলৈ কৰা ঐতিহাসিক ভ্ৰমণৰ স্মৃতি উজ্জ্বল কৰি তুলিছে। ঐতিহাসিক নিৰঞ্জনা মঠত অৱস্থিত এই বিবেক স্মাৰকটো 81,000 বৰ্গফুট এলেকাত নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি এই কেন্দ্ৰটোত বিশেষ সুবিধাৰ দিহা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্ণহামক নতুন পদবীৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি আলোচনাকালত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা সৰ্বাত্মক কৌশলগত সহযোগিতাক অধিক আগুৱাই নিয়াৰ লগতে প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, নিৰাপত্তা, নিকা শক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজত থকা সম্পৰ্কৰ বিষয়ে কথা পাতে। তেওঁ লগতে কয় যে শেহতীয়াকৈ সম্পন্ন হোৱা সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ জৰিয়তে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা বাণিজ্য আৰু বিনিয়োগৰ সুযোগসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ উভয় দিশে সহযোগিতাৰে কাম কৰিব। বাৰ্তালাপৰ সময়ছোৱাত শ্ৰীমোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অসমৰ শেহতীয়া বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে বৰ্তমানলৈও শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট আৰু নগাঁও জিলাৰ বহু অঞ্চল পানীত বুৰ গৈ আছে। প্ৰায় 379 গাঁৱৰ 1,92,799 জন লোক ক্ষতিগ্ৰস্ত হৈছে। এই বানত ৰাজ্যখনৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এগৰাকী আৰু চৰাইদেউ জিলাত আন এগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আমালৈ আহিছে। ইয়াকে ধৰি এইবাৰৰ বানত অসমৰ মুঠ 82 গৰাকী লোকৰ মৃত্যু হৈছে। এই বানত ৰাজ্যখনৰ ভালেসংখ্যক পশুধন ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত নেহা যাদৱে এইদৰে কয়।
মহাবৃষ্টিত আছে, তাত যদি বৰষুণ হয় আমি পুৰা যোগাযোগ ৰাখি আছো, আমাৰ পুৰা পেটাৰ্ণ আমি তাত চাই আছো। এতিয়া যিখিনি ইনফৰমেশ্যন মোৰ হাতত আছে, 4 বজালৈকে এতিয়া একো বৰষুণ পৰা নাই। যদি তাত বৰষুণ হ'ব, আমি পুৰা প্ৰত্যেক ঘণ্টাত আমি পুৰা ট্ৰেক ৰাখি আছো। আৰু যদি মই আপোনাৰ টাকক ৰিভাৰ জনাম, এইটো আমাৰ DL আছে 102.41 আৰু এতিয়া অলৰেডি এইটো 101 কে আচপাছ আমাৰ এইটো যিখিনি মই এতিয়া ৰিপৰ্ট পালো লেটেষ্ট, এইটো 101 মিটাৰ যি আছে, সো আমাৰ ডেঞ্জাৰ লেভেল এতিয়া তাকত ক্ৰছ কৰা নাই। সো দেখো আৰু তাকত যদি আমি চাওঁ, এইটো বহুত ষ্টেডিলি পানী বঢ়ি আছে, এনেকুৱা নাই কি বহুত তেজিছে এইটো বঢ়ি আছে। আমি মন ডিষ্ট্ৰিক্ট লগত পুৰা কথা কৰি আছোঁ, যদি তাত কিবা কাৰণে কিবা বৰষুণ হ'ব কিবা ইউনো এনেকুৱা অৱস্থা হ'ব আমি জানি যাম। এষ্টিমা ৱাৰ্নিং যিখিনি আমি দেখিলোঁ আজি টিল 5 o'clock তাত পানী দেখাই আছিলে, বাট 5 o'clock পিছত পুৰা ক্লিয়াৰ স্কাই দেখাই আছে।
চৰকাৰে বানপীড়িত লোকসকলক সাহায্য সামগ্ৰী দিয়াৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বোকা পানী পৰিষ্কাৰকৰণৰ লগতে পুনৰ্বাসন কাৰ্যও চলাই আছে। একেদৰে বিভিন্ন দল সংগঠনে বান ক্ষতিগ্ৰস্ত লোকসকললৈ আগবঢ়োৱা সাহায্য অব্যাহত ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত কালি ভাৰত আৰু লেছথোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি বৈঠকত পূব আৰু দক্ষিণ আফ্ৰিকাৰ যুটীয়া সচিব জনিচ কেইন আৰু লেছথোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শাখাৰ মুখ্য সচিব থাবাং লেখেলাই সহ অধ্যক্ষতা কৰে। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। আলোচনাকালত দুয়ো দেশৰ মাজত ৰাষ্ট্ৰসংঘৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উন্নয়নমূলক সহযোগিতা, সামৰ্থ্য বিকাশ, মানৱীয় সাহায্য, দুৰ্যোগ সাহায্য আদি বিষয়সমূহে আগস্থান লাভ কৰে। উজবেকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছৈদভ বাখতিয়ৰ অডিলভিছে কাইলৈৰ পৰা 4-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰিছে। ভ্ৰমণকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকী ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ লগতে ভাৰতৰ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। তেওঁ দিল্লীত হ'বলগীয়া এখন বাণিজ্যিক বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছে। উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিগত 20 জুলাইত বিদেশ মন্ত্ৰী দুগৰাকীৰ মাজত টেলিফোনৰ জৰিয়তে আলোচনা হৈছিল। আলোচনাকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে কৌশলগত সহযোগিতাৰ ভিত্তিত সহযোগিতাৰ সকলো ক্ষেত্ৰতে ভাৰত আৰু উজবেকিস্তানৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্ক ধাৰাবাহিকভাৱে শক্তিশালী হৈ আহিছে বুলি মত পোষণ কৰিছিল। সত্য আৰু নিকট সম্পৰ্কৰ আধাৰৰ উপৰি ভাৰত আৰু উজবেকিস্তানৰ বিদেশ মন্ত্ৰীদ্বয়ৰ মাজত হোৱা নিয়মীয়া আলোচনাৰ জৰিয়তে দুয়োখন দেশে এই সম্পৰ্ক বজাই ৰখাত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। অসম চৰকাৰে অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰা চতুৰ্থ পৰ্যায়ৰ অধীনত ভূমি পুনৰ জৰীপ কৰিব। এয়া হ'ব 1960 চনৰ পাছত পদ্ধতিগত প্ৰথমটো ভূমি জৰীপ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰি কয় যে অহা 4 বছৰত আধুনিক গ্ল'বেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰায় 18,000 গাঁও সামৰি লোৱা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ জাতি, মাটি আৰু ভেটি সুৰক্ষিত কৰি ৰখাটো চৰকাৰৰ অন্যতম প্ৰধান বিষয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জ্যেষ্ঠ বিষয়াসকলৰ সৈতে 3টা ডাঙৰ পদক্ষেপ, প্ৰকল্প জৰীপ, প্ৰকল্প অসম আৰু প্ৰকল্প মাটি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা বুলিও প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায়ৰ ভেটি গঠন কৰি প্ৰযুক্তি সক্ষম সংস্কাৰ আৰু সুশৃংখলিত ৰাজহুৱা সেৱাৰ জৰিয়তে ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে। খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত টুভালুৰ তাৰোনা টাফাকিক 5-0 ব্যৱধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালিৰ দিনটোত ভাৰতৰ আন 9গৰাকী খেলুৱৈয়ে বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালিৰ দিনটোত ভাৰতৰ জুডো খেলুৱৈ অস্মিতা দেই মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। এয়া হ'ল প্ৰতিযোগিতাখনৰ ইতিহাসত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। খেলুৱৈগৰাকীৰ সাফল্যত প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই অভিনন্দন জ্ঞাপন কৰিছে। জুডোত কালি ভাৰতৰ হৰ্ষ সিঙে পুৰুষৰ 60 কিলোগ্ৰাম ওজন শাখাত আন এটা স্বৰ্ণ পদক অৰ্জন কৰে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'বলগীয়া আজি প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল 5ম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। সাম্প্ৰতিক বানত অসমৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। নতুন দিল্লীত কালি ভাৰত আৰু লেছথোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে আৰু 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা গ্ৰুপ এফৰ খেলসমূহ আজিৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।